লেবিয়া পুস্তক 7 অধ্যায়। এয়া দুখার্থক বলিদানৰ নিয়ম, ই অতি পবিত্ৰ। যি ঠাইত হোম বলি কটা হ'ব, সেই ঠাইতে দুখার্থক বলিও কটা হ'ব। আৰু পুৰোহিতে বেদীৰ চাৰিওকাষে তাৰ তেজ ছটিয়াই দিব। তেওঁ তাৰ সকলো তেল উৎসৰ্গ কৰিব। চৰ্বিযুক্ত নেজ, ভিতৰভাগৰ নাড়ীভুৰুৰ তেল, ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল, আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব, আৰু সেই ভাগ ঘিলালৈকে এৰুৱাই ল'ব। পাছত পুৰোহিতে সেই সকলোকে জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰস্বৰূপে বেদীৰ ওপৰত দগ্ধ কৰিব। সেয়ে দুখাৰ্থক বলি। পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে তাক ভোজন কৰিব পাৰিব, আৰু কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব লাগিব। সেয়ে অতি পবিত্ৰ। পাপাৰ্থক বলি যেনে, দুখাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম নীতি একেই। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব, সেয়ে তেওঁ হ'ব। আৰু যি পুৰোহিতে কোনো হোম বলি উৎসৰ্গ কৰিব, নিজে উৎসৰ্গ কৰা সেই হোম বলিৰ ছাল তেওঁৰ নিজৰ হ'ব। আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ'ব। তেল মিহলোৱা বা শুকান প্ৰত্যেক ভক্ষ্য নৈবেদ্য হাৰুণৰ পুত্ৰসকলে সমানে পাব। জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মংগলাৰ্থক বলিৰ নিয়ম এই। যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহ'লে তেওঁ বলিৰ সৈতে তেল মিহলোৱা খমিৰ নিদিয়া, বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমিৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাই গুড়িয়ে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব। ধন্যবাদ দিয়াৰ উদ্দেশ্যে নিজ মংগলাৰ্থক বলিৰে সৈতে খমিৰ দিয়া বিন্ধা থকা কেইটামান পিঠাও উপহাৰস্বৰূপে উৎসৰ্গ কৰিব। আৰু তেওঁ প্ৰত্যেক উপহাৰৰ পৰা এটা এটা পিঠালৈ উত্তোলনীয় উপহাৰস্বৰূপে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব। যি পুৰোহিতে মংগলাৰ্থক বলিৰ তেজ ছটিয়াব, তেওঁৱেই তাক পাব। ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মংগলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰা দিনাখনে ভোজন কৰিব লাগিব। তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব। কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়, তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব, আৰু পাছদিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব। কিন্তু তৃতীয় দিনা বলিৰ অৱশিষ্ট মাংস জুইত পুৰি ভস্ম কৰিব লাগিব। যদি তৃতীয় দিনাও সেই মংগলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহণ নহ'ব, আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহ'ব, সেয়ে ঘিনলগীয়া হ'ব। যদি কোনো মঙহ অসুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহ'লে সেই মঙহ খাব পৰা নহ'ব, সেয়ে জুইত পুৰি ভস্ম কৰা হ'ব। আন মঙহ হ'লে প্ৰত্যেক শুচি মানুহে খাব পাৰিব। যিকোনোৱে অসুচি হৈ থাকি জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মংগলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। কোনোৱে যদি কোনো অসুচি দ্ৰব্য, মানুহৰ অসুচ বা অসুচি পশু বা কোনো অসুচি ঘিনলগীয়া বস্তু চুই জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মংগলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। পাছত জিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তোমালোকে গৰুৰ কি মেৰৰ কি ছাগলীৰ তেল নাখাবা, আৰু নিজে নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা। কিন্তু তাক তোমালোকে কোনোমতে নাখাবা, কিয়নো যিকোনোৱে পশুৰ পৰা জিহুৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যিকোনোৱে খাব সেই খোৱাজনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। আৰু তোমালোকে বাস কৰা কোনো ঠাইত পক্ষীৰে হওক বা পশুৰে হওক তোমালোকে একোৰেই তেজ নাখাবা। যিকোনোৱে কোনো ধৰণৰ তেজ খাব সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। পাছত জিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, যিজনে জিহুৱাৰ উদ্দেশ্যে নিজৰ মংগলাৰ্থক বলি উৎসৰ্গ কৰিব সেইজনে নিজৰ মংগলাৰ্থক বলিৰ পৰা জিহুৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব। তেওঁ নিজ হাতে জিহুৱাৰ অগ্নিকৃত উপহাৰ আনিব, দুলনীয় নৈবেদ্যস্বৰূপে বলিৰ আমঠু জিহুৱাৰ সন্মুখত দুলোৱা হ'বলৈ আমঠুৰে সৈতে তেওঁ তেলখিনি আনিব, আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব, কিন্তু আমঠুটো হাৰুণৰ আৰু তেওঁৰ পুত্ৰসকলৰ হ'ব। আৰু তোমালোকে নিজ নিজ মংগলাৰ্থক বলিৰ হু কৰঙন অংশটো উত্তোলনীয় উপহাৰৰ অৰ্থে পুৰোহিতক দিবা। হাৰুণৰ পুত্ৰসকলৰ মাজৰ যিজনে মংগলাৰ্থক বলিৰ তেজ আৰু তেল উৎসৰ্গ কৰিব তেওঁ নিজৰ অংগস্বৰূপে সেই হু কৰঙনটো পাব। ইজৰাইলৰ সন্তানসকলৰ পৰা মই তোমালোকৰ প্ৰত্যেক মংগলাৰ্থক বলিৰ দুলনীয় উপহাৰ যি আমঠু আৰু উত্তোলনীয় উপহাৰ যি হু পাঁচ পীৰা তাক লৈ ইজৰাইলৰ সন্তানসকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে হাৰুণ পুৰোহিত আৰু তেওঁ পুত্ৰসকলক দিলোঁ। যিদিনা তেওঁ হাৰুণ আৰু তেওঁ পুত্ৰসকলক জিহুৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে সেইদিনা জিহুৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেয়াই তেওঁলোকে পাবলগীয়া ভাগ। তেওঁলোকক অভিষেক কৰা দিনা পুৰুষানুকৰ্মে ইজৰাইলৰ সন্তানসকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে তাক তেওঁলোকক দিবলৈ জিহুৱাই আজ্ঞা কৰিলে। এইবোৰে হোম বলিৰ, ভক্ষ্য নৈবেদ্যৰ, পাপাৰ্থক বলিৰ, দুখাৰ্থক বলিৰ, নিযুক্ত কৰণাৰ্থক বলিৰ আৰু মংগলাৰ্থক বলিৰ নিয়ম। জিহুৱাই যিদিনা চিনয় অৰণ্যত ইজৰাইলৰ সন্তানসকলক জিহুৱাৰ উদ্দেশ্যে নিজ নিজ উপহাৰ উৎসৰ্গ কৰিবলৈ আজ্ঞা কৰিলে সেইদিনা তেওঁ চিনয় পৰ্বতত মুচিক এইবোৰৰ বিষয়ে আজ্ঞা দিলে।